এই অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ চৰকাৰী আৰু প্ৰাদেশিককৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ, অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ পথ দুৰ্ঘটনাত অসমৰ 14 শ্ৰমিকসহ কেইবাজনো নিহত, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত SIT অভিযোগনামা দাখিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত চৰকাৰী আৰু প্ৰাদেশিককৃত বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ফুলবাগানৰ পুৰণি চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী, প্ৰাদেশিককৃত আৰু চাহ বাগিচা আদৰ্শ বিদ্যালয়ত অধ্যয়নৰত 3,10,000 অধিক শিক্ষাৰ্থী লাভান্বিত হ'ব। ডঃ শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন ৰ লগতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎমুখী যাত্ৰাত প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। বৰ্তমান সময়ত আধাতে বিদ্যালয় এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু পৰিমাণে কম হোৱাটো ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ বাবে ইতিবাচক লক্ষণ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। দূৰণিবতীয়া বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত সুবিধা প্ৰদানেৰে ছাত্ৰ ছাত্ৰীসকলৰ নিয়মীয়া অধ্যয়ন সহজ কৰি তোলাৰ দিশত এই চাইকেল বিতৰণ আঁচনি যুগান্তকাৰী পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
আমি আৰু কাম কৰি আছো, আমাৰ স্কুলবিলাক আমি লাহে লাহে 8 কোটিকৈ টকা দি আমাৰ স্কুলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছো। চাহ বাগিচাত ল'ৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে আমি চাহ বাগিচাত হাই স্কুল নিৰ্মাণ কৰিছো, হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ কৰিছো। কলেজত যাতে সকলোৱে ছিট পায় আমি নতুন নতুন কলেজ নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে আমি নতুন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো।
মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক মোবাইল ফোনৰ সদব্যৱহাৰেৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভূগোল, বুৰঞ্জী, বিজ্ঞান, ক্ৰীড়াকে ধৰি নতুন নতুন তথ্য আৰু জ্ঞান আহৰণ কৰিবলৈ আহান জনায়। অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কয় যে বিদ্যালয়ত শিক্ষকৰ উপস্থিতিৰ দৰে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব আৰু বিদ্যালয়ত উপস্থিত নথকা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকলৈ স্বয়ংক্ৰিয়ভাৱে মেছেজ যাব। আজিৰ অনুষ্ঠানত শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, মন্ত্ৰী বিমল বৰা, যোগেন মোহনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত হোৱা এটা পথ দুৰ্ঘটনাত অসমৰ 14 শ্ৰমিককে ধৰি কেইবাজনো লোকৰ মৃত্যু হয়। সংবাদ মাধ্যমসমূহে আজি ইটানগৰত প্ৰকাশ কৰা মতে পাহাৰীয়া অঞ্চলৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ডাম্পাৰ ৰাজ্যখনৰ হায়ুলিয়াং চাল্লাগাম পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। প্ৰাৰম্ভিক তথ্য অনুসৰি বাহনখনত অসমৰ কমেও 21 শ্ৰমিক আছিল। ঘটনাৰ পাছতে স্থানীয় প্ৰশাসন আৰু NDRFE শ্ৰমিকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে। উদ্ধাৰকাৰী দলে অসম আৰক্ষীৰ সৈতে এই অভিযানত সহায়ৰ বাবে যোগাযোগ ৰক্ষা কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত অসমৰ শ্ৰমিকৰ প্ৰাণহানিৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে অৰুণাচল প্ৰদেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলাত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ ৰাজ্যিক পৰ্যায়ত শুভাৰম্ভ কৰা হয়। নগাঁও জিলাতো আজিৰে পৰা 18 ডিচেম্বৰলৈ চলিবলগীয়া পেলু নিৰ্মূলকৰণ অভিযানৰ অধীনত 1-19 বছৰৰ ল'ৰা ছোৱালীক পেলুনাশক দৰৱ সেৱন কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। জিলা স্বাস্থ্য সমিতিয়ে ঘৰলৈ গৈ পেলুনাশক বড়ি প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক সহযোগিতা আগবঢ়াবলৈ আহান জনাইছে। আজি নগাঁও গ্ৰাম্য পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা পৰ্যায়ৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। শ্ৰীভূমি জিলাতো আজি এই কাৰ্যসূচী লোৱা হয়। সপ্তাহজোৰা এই কাৰ্যসূচীৰ অধীনত শিশুসকলক পেলুমুক্ত কৰি তেওঁলোকৰ কৃমি আৰু পুষ্টিহীনতাৰ সমস্যা হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে। শোণিতপুৰতো আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস পালন কৰা হয়। এই উপলক্ষে শিশু আৰু কিশোৰ কিশোৰীসকলক চৰকাৰীভাৱে বিনামূলীয়াকৈ পেলুনাশক টেবলেট প্ৰদান কৰা হয়। একেদৰে দৰং জিলাতো সপ্তাহজোৰা ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ অভিযানৰ আজি শুভাৰম্ভ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাত ডংকামকাম খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি পেলু নিৰ্মূলকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজিৰ নপামত কৰ্মৰত মহিলাৰ বাবে আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰে। মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনত 8,40,00,000 টকা ব্যয় সাপেক্ষে এই আৱাসগৃহটো নিৰ্মাণ কৰা হ'ব। ইয়াৰ জৰিয়তে কৰ্মৰত মহিলাসকলক সুৰক্ষিত আৰু কৰ্ম উপযোগী পৰিৱেশ প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে কৰ্মৰত মহিলাসকলৰ সুবিধাৰ্থে এনে আৱাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত অনুমোদন জনোৱাৰ বাবে বিভাগীয় মন্ত্ৰী অজন্তা নেওগক ধন্যবাদ জ্ঞাপন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জনতাৰ শিল্পী জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোট SIT-য়ে কাইলৈ আদালতত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এই সন্দৰ্ভত কয় যে আদালতত অভিযোগনামা দাখিলৰ পাছত SIT বা আৰক্ষীৰ কাম শেষ হ'ব আৰু নিৰ্ধাৰিত পদ্ধতি অনুযায়ী বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ আদালতৰ ওপৰত আস্থা ৰাখিবলৈ সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনায়।
চাওক, এইটো SIT-য়ে চাৰ্জশ্বীট দিব, চাৰ্জশ্বীট আদালতে পৰীক্ষা কৰিব আৰু দোষীক আদালতে শাস্তি দিব। ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আমি আস্থা ৰাখিব লাগে। অহাকালিৰ পৰা পুলিচৰ কাম শেষ হ'ব, আদালতৰ কাম আৰম্ভ হ'ব আৰু মই ভাবোঁ যে আদালতে নিশ্চিতভাৱে ন্যায় প্ৰদান কৰিব।
আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত CID-ত ৰুজু হোৱা 18/2025 নম্বৰৰ গোচৰটোৰ অভিযোগনামা কাইলৈ আদালতত দাখিল কৰা হ'ব। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও ছদিন পূৰ্বেই SIT অভিযোগনামা দাখিল কৰিব বুলি SIT-ৰ মুৰববী মুন্না প্ৰসাদ গুপ্তাই ইতিমধ্যে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ উন্নয়ন বিভাগৰ স্থায়ী সমিতিৰ এটা প্ৰতিনিধি দলে শোণিতপুৰ জিলাত চলোৱা দুদিনীয়া ক্ষেত্ৰভিত্তিক অধ্যয়নৰ আজি সামৰণি পৰে। আজি তেজপুৰস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত সমিতিৰ সদস্যসকলে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত সমিতিৰ অধ্যক্ষ গোবিন্দ চন্দ্ৰ বসুমতাৰী, বিধায়ক সুজামুদ্দিন লস্কৰ, অজয় ৰায়, নিজানুৰ ৰহমান আৰু দিগন্ত বৰ্মন উপস্থিত থাকে। শোণিতপুৰ জিলাৰ আয়ুক্ত সমন্বিতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বন, জনস্বাস্থ্য, কাৰিকৰীকে ধৰি বিভিন্ন বিভাগে কৰি থকা উন্নয়নমূলক কাম কাজ সম্পৰ্কে আলোচনা কৰা হয়। হাইলাকান্দি আৰক্ষীৰ এটা দলে আজি হাইলাকান্দি ৰেল ষ্টেচনৰ সমীপত অভিযান চলাই দুজন পৰিমাণৰ ইয়াবা টেবলেটসহ দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই সৰবৰাহকাৰী দুজনে মাদক দ্ৰব্যখিনি বিক্ৰী কৰাৰ সময়ত বিপুল হাজাম আৰু নাজিবুদ্দিনক আটক কৰিবলৈ সমৰ্থ হয়। জব্দ কৰা ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 5,00,000 টকা বুলি আৰক্ষীয়ে জনাইছে। হোজাই জিলাত চৰকাৰীভাৱে ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলাখনত বৰ্তমান 15টা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হৈছে আৰু ন্যূনতম 2,369 টকাত প্ৰতি কুইণ্টল ধান ক্ৰয় কৰা হৈছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে। তেওঁ লগতে জিলাখনত এইবাৰ মুঠ 49,500 মেট্ৰিক টন ধান ক্ৰয় কৰা হ'ব বুলি জানিবলৈ দিয়ে। কৃষকসকলে যাতে উপযুক্ত মূল্যত ধান বিক্ৰী কৰিব পাৰে আৰু কোনো মধ্যভোগীয়ে যাতে কৃষকৰ পৰা ধান ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী চকী আৰু গাঁওবুঢ়াসকলক বিষয়টো নিৰীক্ষণ কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে। কৃষকসকলে ধান বিক্ৰীৰ বাবে পূৰ্বৰ দৰে জিলা কৃষি বিভাগৰ পৰা কৃষকৰ প্ৰমাণপত্ৰ সংগ্ৰহৰ প্ৰয়োজন নাই বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড় জিলাৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট লেখক সমীৰণ দাসৰ কালি সন্ধিয়া দেহাৱসান ঘটে। কেইবাখনো শিশু গ্ৰন্থৰ ৰচক সমীৰণ দাসে জকাই অঞ্চলত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 69 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ 9ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ। অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ পথ দুৰ্ঘটনাত অসমৰ 14জন শ্ৰমিকসহ কেইবাজনো নিহত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ। ৰাজ্যৰ বিভিন্ন জিলাত আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কাইলৈ আদালতত SIT-ৰ অভিযোগনামা দাখিল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।